وعرضوا على ربك صفا لقد جئتمونا كما خلقناكم أول مرة بل زعمتم ألن نجعل لكم موعدا
আৰু সিহঁতক তোমাৰ প্ৰতিপালকৰ ওচৰত সাৰিবদ্ধভাৱে উপস্থিত কৰা হ'ব আৰু আল্লাহে ক'ব তোমালোকক আমি প্ৰথমবাৰ যেনেকৈ সৃষ্টি কৰিছিলোঁ ঠিক তেনেকৈয়ে তোমালোকে মোৰ ওচৰত উপস্থিত হৈছা অথচ তোমালোকে ভাবিছিলা যে তোমালোকৰ বাবে আমি কোনো প্ৰতিশ্ৰুতিৰ সময় নিৰ্ধাৰণ নকৰিম।